প্ৰথম বংশাৱলী চাৰি অধ্যায় ইজৰাইলৰ গোষ্ঠীসকলৰ বংশাৱলী। যিহুদাৰ বংশধৰ পেৰছ, হিখুন, কৰ্মী, হুৰ আৰু সুবল। সুবলৰ পুত্ৰ ৰায়া, ৰায়াৰ পুত্ৰ জহত, জহতৰ পুত্ৰ অহুময় আৰু লহত। এওঁলোক চৰিয়াৰ গোষ্ঠী। এওঁলোক এটমৰ নগৰৰ গোষ্ঠীৰ মূল লোক আছিল। জিজিয়েল, জিস্মা আৰু জিদবচ। তেওঁলোকৰ ভনীয়েকৰ নাম হস্য লেলপুন। গদুৰ নগৰ পনুৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হুচাৰ গোষ্ঠীৰ মূল লোক আছিল। হুৰৰ বংশধৰ এওঁলোক ইফাথাৰ প্ৰথম সন্তান আৰু বৈতলেহেমৰ মূল বংশ। টকুৱাৰ পিতৃ অসহুৰৰ দুগৰাকী ভাইজাৰ নাম হেলা আৰু নাৰা। নাৰাৰ ঔৰসত অহুজম, হেফৰ, তৈমিনী আৰু সহস্তাৰী জন্ম হ'ল। এওঁলোক নাৰাৰ সন্তান। হেলাৰ পুত্ৰসকল হ'ল চেৰত, জিচহৰ আৰু ইন্নন। আৰু হকুচৰ পুত্ৰসকল হ'ল আনুপ, চুবেবা। আৰু এওঁলোক হাৰুমৰ পুত্ৰ অহেলৰ বংশধৰ। জাবেজ তেওঁৰ ভাই ককায়েকসকলৰ মাজত সকলোতকৈ সন্মানীয় লোক আছিল। তেওঁ মাতিয়ে তেওঁক জাবেজ নাম দিছিল। তেওঁ কৈছিল, কাৰণ মই তাক দুখেৰে জন্ম দিলোঁ। জাবেজে ইজৰাইলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক'লে, আপুনি কোনোমতে মোক আশীৰ্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সংগে সংগে থাকিল, আৰু মই যেন দুখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়। তাতে ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে। অলুবৰ ভায়েক চুহা মহিৰৰ পিতৃ আছিল। এওঁ ইষ্টোনৰো পিতৃ আছিল। ইষ্টোনৰ পুত্ৰ বৈদৰাফা, পাছেহ আৰু তহিন্না। এওঁলোক ইৰ্নাছৰ নগৰৰ মূল লোক। এওঁলোকে ৰেকা নগৰৰ মূল লোক। অনজৰ পুত্ৰ অতনিয়েল আৰু চৰায়া। অতনিয়েলৰ পুত্ৰ হঠত আৰু মিউনুথৰ। মিউনুথৰ পুত্ৰ অফ্ৰা আৰু চৰায়াৰ পুত্ৰ জোৱাব। জিহেৰাচিমৰ মূল লোক, যাৰ লোকসকলে শিল্পকৰ্ম কৰিছিল। জিফুনীৰ পুত্ৰ জি কালেব, তেওঁ পুত্ৰ ইৰ, এলা আৰু নয়ম। এলাৰ পুত্ৰ কনচ আছিল। জিহলেলৰ পুত্ৰ জিফ, জিফা, তিৰিয়া আৰু অছৰেল। ইজৰাৰ পুত্ৰ জেথৰ, মেৰত, এফৰ আৰু জালুন। মেগেডৰ মিচৰীয়া ভাইজাই মৰিয়ম, চম্ময় আৰু জিচবহক জন্ম দিয়ে। জিচব ইষ্টমুৰাৰ পিতৃ আছিল। তেওঁ জিহুদিয়া ভাইজা জেৰদক জন্ম দিয়ে, যিজন গদুৰৰ পিতৃ হ'ল। হেবৰ চুকুৰৰ পিতৃ হ'ল আৰু জিকুথিয়েল জানুহৰ পিতৃ হ'ল। এওঁলোক মেৰদে বিয়া কৰোৱা ফৰুণৰ জীয়েক বিথিয়াৰ সন্তান। হুদিয়াৰ ভাইজা নহমৰ ভনীয়েকৰ দুজন পুত্ৰ। এজন গমীয়া কৈলাৰ পিতৃ হ'ল আৰু আনজন মাখাথিয়া ইষ্টমুৰাৰ। চিমুনৰ সন্তান অম্মুন, ৰিমনা, বিনহানন আৰু তিলুন। জিচিৰ পুত্ৰ জুহেত আৰু বিন জুহেত। জিহুদাৰ পুত্ৰ চেলাৰ সন্তানসকল এওঁলোক। লেকাৰ পিতৃ এৰ, মাৰেছাৰ পিতৃ লদ্দা। অজবেয়াৰ বংশত জন্ম হোৱা লোক এওঁলোকে মিহি হনহোতাৰে কাপোৰ বোৱা গোষ্ঠীৰ। জুকিম কুজেবাৰ লোক। জোৱাচ আৰু চাফৰ মোৱাবত সম্প্ৰতি আছিল, কিন্তু এওঁলোক বৈতলেহেমলৈ ঘূৰি আহিল। এই সকলো তথ্য পুৰণি লিপিবদ্ধ তথ্যত পৰা পোৱা। তেওঁলোকে কুমাৰ আছিল। তেওঁলোক নতয়ম আৰু গডেৰা নিবাসী। তেওঁলোক ৰজাৰ উদ্দেশ্যে কাম কৰিছিল। চিমিয়নৰ বংশধৰ নমুৱেল, জামিন, জাৰিব, জেৰহ আৰু চৌল। চৌলৰ পুত্ৰ চলুম, চলুমৰ পুত্ৰ মিবচম। মিবচমৰ পুত্ৰ মিছমা, মিছমাৰ বংশধৰ তেওঁৰ পুত্ৰ সমুৱেল, জক্কুৰ তেওঁৰ নাতিল'ৰা আৰু চিমি তেওঁ পৰিণাতি আছিল। চিমিৰ 16 পুত্ৰ আৰু 6 জীয়েক আছিল, কিন্তু তেওঁ ভাইসকলৰ সন্তান বেছি নাছিল, সেয়ে তেওঁলোকৰ সকলো গোষ্ঠী যিহুদাৰ সন্তানসকলৰ দৰে নাবাঢ়িল। তেওঁলোক বেৰচেবা, মুলাদা আৰু হৎসৰ চোৱালত বাস কৰিছিল। তেওঁলোকে বিলহাত, এছমত, টুলদত, বথুৱেলত, হমাত, চিগলগত, বৈদ মাকাবুতত, হৎসৰ চুচিমত, বৈদ বিৰিত আৰু চাৰয়মতো বাস কৰিছিল। দাউদৰ ৰাজত্বলৈকে এইবোৰ নগৰ তেওঁলোকৰ হৈ আছিল। এটম, ঐন, ৰিমুন, টুখন আৰু আছন, এই 5 গাঁও তেওঁলোকৰ আছিল, আৰু তাৰ লগতে চাৰিওফালে বাললৈকে থকা গাঁও তেওঁলোকৰ আছিল। এয়ে তেওঁলোকৰ বাস কৰা ঠাই, তেওঁলোকে নিজৰ বংশাৱলীত লিপিবদ্ধ কৰি ৰাখিছিল। মচুবব, জমলেক, অমচিয়াৰ পুত্ৰ জোচা, জুৱেল আৰু অচিয়েলৰ পুত্ৰ চৰায়া, চৰায়াৰ পুত্ৰৰ জুচিবিয়া, জুচিবিয়াৰ পুত্ৰ জেহু, ইলিউ ঐন, জাকুব, জিচুহায়া, অচায়া, অডিয়েল, জিচিমিয়েল, বনায়া আৰু চমৰীয়াৰ পুত্ৰ চিম্মি, চিম্মিৰ পুত্ৰ জাদায়া, জাদায়াৰ পুত্ৰ অল্লুন, অল্লুনৰ পুত্ৰ চিফি, চিফিৰ পুত্ৰ জিজা, এওঁলোক গোষ্ঠীৰ নেতৃত্বত আছিল। ওপৰৰ উল্লেখিত নামৰ লোকসকলৰ নিজৰ নিজৰ গোষ্ঠীৰ অধ্যক্ষ আছিল, আৰু এওঁলোকৰ বংশ অতিশয়ৰূপে বৃদ্ধি পালে। এওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে আৰু গদুৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ'ল। তাতে তেওঁলোকে বহুত ঘাঁহ থকা উত্তম চৰণীয়া ঠাই পালে। সেই দেশ বহল, নিৰ্জন আৰু শান্তিপূৰ্ণ আছিল। সেই ঠাইত বাস কৰা পূবৰ লোকসকল হামৰ বংশৰ আছিল। যিহুদাৰ ৰজা হিজকিয়া ৰাজত্ব কৰা সময়ত ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়ুনিয়াসকলক আক্ৰমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয় ঠাই বিচাৰি পোৱাত তেওঁলোকে তাতে বাস কৰিলে। তেওঁলোকৰ কেইজনমান লোক, অৰ্থাৎ চিমিউনৰ সন্তানসকলৰ মাজৰ 5 যিচিৰ পুত্ৰ পল্টিয়া, নিয়ৰিয়া, ৰফায়া আৰু উজিয়েলক সেনাপতি পাতি চেৰীৰ পৰ্বতলৈ গ'ল। পাছত অমালেকীয়াসকলৰ মাজৰ পৰা যিসকল লোক পলাই গৈ তাত ৰক্ষা পাই আছিল, সেই লোকসকলক তেওঁলোকে বধ কৰিলে আৰু তেওঁলোকে পাছত তাতে নিৰ্বাস কৰিব ল'লে। আজিলৈকে তেওঁলোক তাতে নিৰ্বাস কৰি আছে।